ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি।
ভক্তিবচন অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতাসকলৰ চিঠি পত্ৰ আৰু টেলিফোনিক বাৰ্তাসমূহে আমাক বৰ উৎসাহিত কৰিছে। ভক্তিবচন পৰিয়ালৰ তৰফৰ পৰা তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছো। প্ৰভু যীশুৰ বাণীসমূহে শ্ৰোতাসকললৈ আশীৰ্বাদ কঢ়িয়াই অনা বুলি জানিলে আমি কাম কৰি যাবলৈ অধিক বল পাওঁ। ঈশ্বৰে আপোনালোকক এইদৰে সদায় আশীৰ্বাদ কৰি থাকক। আপোনাৰ জীৱন আৰু পৰিয়ালত সদায় সুখ শান্তি আৰু প্ৰচুৰতা প্ৰভু যীশুৱে দান কৰক। শাৰীৰিক সকলো ৰোগ ব্যাধি, পাৰিবাৰিক সমস্যা আৰু আত্মিক সকলো বন্ধনবোৰৰ সমাধান দিব পৰা প্ৰভু যীশুৰ বাণীসমূহে যেন আপোনাৰ জীৱনলৈ নতুনত্ব আৰু জীয়াই থকাৰ প্ৰকৃত অৰ্থ কঢ়িয়াই আনে, এয়ে আমাৰ প্ৰাৰ্থনা।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ বা চমুকৈ গালাটীয়া পুস্তকৰ পৰা অধ্যয়ন কৰি আছো, নহয় জানো? আপুনি বাৰু আমাৰ এই অনুষ্ঠানবোৰ নিয়মিতভাৱে শুনি আছেনে? শুনি কিবা প্ৰকাৰে উপকৃত হোৱা বুলি ভাবেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা কৰুণাময় পিতা, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো আৰু প্ৰাৰ্থনা জনাইছো, তুমিয়েই আমাৰ শিকাওঁতা হোৱা, তুমিয়েই আমাৰ বুজাওঁতা হোৱা। প্ৰভু, আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰো, তেওঁলোকৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ লগত থাকি আমাৰ চলাওঁতা হোৱা, কিয়নো এই প্ৰাৰ্থনা মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আজি আমি গালাটীয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। এই অধ্যায়টো হৈছে খ্ৰীষ্টীয় স্বাধীনতাৰ বিষয়ে বিশেষভাৱে বৰ্ণনা কৰা অধ্যায়। এই অধ্যায়ৰ আৰম্ভণিতে পাচনি পৌলে খ্ৰীষ্টত আমাৰ যি স্বাধীনতা, সেই স্বাধীনতাৰ কথা উল্লেখ কৰিছে। এই অধ্যায়ৰ প্ৰথম 15টা পদৰ মূল বিষয়টোৰ আমি এটা শীৰ্ষক দিব পাৰো, বিশ্বাসৰ যোগেদি পৰিত্ৰাণ আৰু বিধান পালন কৰিবলৈ যোৱা মানে অনুগ্ৰহৰ পৰা খহি পৰা। অনুগ্ৰহৰ পৰা খহি পৰা মানে আমি বিশ্বাসৰ যোগেদি পৰিত্ৰাণ পাওঁ, কিন্তু তাৰ পাছত আমি আকৌ বিধানৰ অধীন হবলৈ গলে এটা নিম্ন স্তৰলৈ অৰ্থাৎ বিধানৰ স্তৰলৈ অধঃপতিত হওঁ। এই বিশেষ শাস্ত্ৰাংশখিনি এফালৰ পৰা পঢ়ি গলে এই বিষয়টো আমি অধিক স্পষ্টকৈ বুজি পাওঁ। আমি বাইবেলৰ পৰা চাই যাম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? গালাটীয়া 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ, খ্ৰীষ্টে স্বাধীনতাৰ নিমিত্তেই আমাক স্বাধীন কৰিলে, এতেকে সুস্থিৰ হোৱা আৰু দাসত্বৰূপ জুৱলিত পুনৰাই জোতা নহবা। ইয়াত পাচনি পৌলে এই কথাটো বিশেষভাৱে প্ৰকাশ কৰিছে যে আমি যে বিধানৰ যোগেদি নহয় বিশ্বাসৰ যোগেদিহে পৰিত্ৰাণ লাভ কৰো, সেই কথাৰ লগতে এই কথাটো মনত ৰখা উচিত যে বিশ্বাসী হিচাপে জীৱন যাপন কৰাৰ সময়তো আমাৰ জীৱনৰ মানদণ্ড বিধান হোৱা উচিত নহয়। বিধানৰ সৈতে আমাৰ জীৱন কোনোধৰণেই জড়িত কৰিব নালাগে। মুঠতে আমি কোনো প্ৰকাৰেই বিধানৰ সৈতে জড়িত হৈ জীৱন যাপন কৰা উচিত নহয়। বিধানৰ নীতি খ্ৰীষ্টীয় জীৱনৰ নীতি হোৱা উচিত নহয়। পৌলে এই কথা ক'ব খুজিছে যে যিহেতু আমি অনুগ্ৰহৰ যোগেদিহে পৰিত্ৰাণ পাওঁ, গতিকে আমি অনুগ্ৰহৰ অধীন হৈয়েই জীৱন যাপন কৰি যোৱা উচিত। অনুগ্ৰহে আমাক পবিত্ৰ আত্মা দান কৰে আৰু পবিত্ৰ আত্মাৰ পৰিপূৰ্ণতা দান কৰে, যাতে আমি বিধানে দাবী কৰাতকৈও উন্নত জীৱন যাপন কৰিবলৈ সমৰ্থ হৈ উঠিব পাৰো। আমি যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰাৰ লগে লগে এই বিশেষ সুবিধা, এই বিশেষ অধিকাৰ লাভ কৰো। খ্ৰীষ্টতেই আমি সকলোখিনি লাভ কৰো, পৰিত্ৰাণ আৰু পবিত্ৰীকৰণ। আমাক আৰু আন কিবা আশীৰ্বাদ জানো লাগে? যেতিয়া মই খ্ৰীষ্টক গ্ৰহণ কৰিলো, মোৰ প্ৰয়োজনীয় সকলোখিনি মই লাভ কৰিলো। খ্ৰীষ্টতেই মই সকলোবোৰ স্বৰ্গীয় আশীৰ্বাদ লাভ কৰিলো। এই কথা মই জোৰকৈ বিশ্বাস কৰিব লগা হোৱা নাই, এই কথা বাইবেলত লিখা কথা। আমি বাইবেলত লিখা কথাতেই ভৰসা কৰি সম্পূৰ্ণৰূপে খ্ৰীষ্টতে নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰা উচিত। আমি বিধানৰ অধীন হবলৈ নাইবা কিছুমান মানুহে সজা ধৰ্মীয় ৰীতি নীতিৰ যোগেদি ধাৰ্মিক হবলৈ চেষ্টা কৰা উচিত নহয়। খ্ৰীষ্টত আমাৰ এটা বিশেষ ধৰণৰ স্বাধীনতা আছে। তেওঁ আমাক স্বাধীন কৰিবলৈকে জগতলৈ আহিছিল। তেওঁ আমাক কোনো ধৰণৰ বিধি বিধানৰ অধীন নকৰে। আমি দহাজ্ঞাক আমাৰ জীৱনৰ নীতি নকৰো। তাৰমানে আমি এইটো ক'ব খোজা নাই যে আমি দহাজ্ঞা অমান্য কৰিবলৈ কৈছো। আমি আচলতে সকলোৱে বুজি পাওঁ যে এই দহাজ্ঞাৰ কিছুমান আজ্ঞা ভংগ কৰিলে আমি লগে লগে জেললৈ যাব লাগিব, যেনে তুমি নৰবধ নকৰিবা, চুৰি নকৰিবা ইত্যাদি। গতিকে আমি দহাজ্ঞা অমান্য কৰাৰ কথা ইয়াত কোৱা নাই, কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱন এই দহাজ্ঞাৰ নিয়ন্ত্ৰিত হোৱা উচিত নহয়। তাতোকৈ অধিক উচ্চ পৰ্যায়ৰ জীৱন হোৱা উচিত খ্ৰীষ্টীয় জীৱন। এই উচ্চ পৰ্যায়ৰ জীৱন হৈছে খ্ৰীষ্টত লাভ কৰা স্বাধীনতাৰ জীৱন। খ্ৰীষ্টত মোৰ যি স্বাধীনতা, সেই স্বাধীনতা এটা নিয়ম নহয়, এটা নীতি। এই নীতি হৈছে মই তেওঁক সন্তুষ্ট কৰিবলৈ সদায় ইচ্ছা কৰা নীতি। মোৰ ব্যৱহাৰ হোৱা উচিত খ্ৰীষ্টক সন্তুষ্ট কৰিবলৈ, আপোনাক বা আন মানুহক সন্তুষ্ট কৰিবলৈ নহয়, বা কোনো বিশেষ অনুষ্ঠানক সন্তুষ্ট কৰিবলৈ নহয়, কেৱল তেওঁকেই সন্তুষ্ট কৰিবলৈ আমি জীয়াই থকা উচিত। এয়েই হৈছে আমি প্ৰভু যীশুখ্ৰীষ্টত লাভ কৰা স্বাধীনতা। খ্ৰীষ্টে স্বাধীনতাৰ নিমিত্তেই আমাক স্বাধীন কৰিলে। এতেকে সুস্থিৰ হোৱা আৰু দাসত্বৰূপ যুঁৱলিত পুনৰাই জোতা নহবা। দুই নম্বৰ পদ, চোৱা মই পৌলে তোমালোকক কওঁ, যদি তোমালোকৰ চুন্নত কৰা হয় তেন্তে খ্ৰীষ্টৰ দ্বাৰাই তোমালোকৰ একো লাভ নহব। চুন্নত কৰা নিয়মটো আছিল বিধানৰ বন্ধনৰ চিন। আমি যেতিয়া কিবা এটা বেজ লগাই লওঁ, আমি কোনো এটা অনুষ্ঠানৰ সৈতে জড়িত বুলি চিনাকি দিওঁ। কিন্তু পাচনি পৌলে কৈছে, চুন্নত কৰি বিধানৰ অধীন বুলি চিনাকি দিয়া মানে খ্ৰীষ্টৰ পৰা আমাৰ একো লাভ নহব। এই কথাটো বুজি পাবলৈ আমি এটা উদাহৰণ দিব খুজিছো। ধৰি লওক এটা নতুন টনিক ওলাল আৰু ৰেডিঅ', টেলিভিছন, বাতৰি কাকত আদিত সেই টনিকটোৰ বিষয়ে বিজ্ঞাপন ওলাবলৈ ধৰিলে। এতিয়া ধৰক বিজ্ঞাপনখনত এজন মানুহৰ ফটো দিয়া হল আৰু মানুহজনে এই বুলি কোৱা দেখুওৱা হল, মই এই টনিকটো আজি এবছৰ ধৰি ব্যৱহাৰ কৰি আহিছো। এই টনিক ব্যৱহাৰ কৰাৰ আগতে মই বিছনাৰ পৰাই উঠিব পৰা নাছিলো, কিন্তু এই টনিক ব্যৱহাৰ কৰি এতিয়া মই দৌৰি ফুৰিব পৰা হৈছো, আনকি উৰি ফুৰিব পৰাও হৈছো। অৱশ্যে এই টনিক ব্যৱহাৰ কৰি থকাৰ লগতে মই নিজেও নিজাকৈ এবিধ দৰৱ তৈয়াৰ কৰি খাই আহিছো। প্ৰিয় শ্ৰোতা, এই শেষৰ বাক্যটোৱে গোটেই পানী ঘোলা কৰি দিলে নহয় জানো? সেই টনিক খায়েই মানুহজন সুস্থ হল বুলি কোৱাৰ কোনো স্থল নাথাকিল। টনিক খায়েই তেওঁ সুস্থ হল নে নিজে তৈয়াৰ কৰা দৰৱ খায়েই সুস্থ হল তাৰ একো নিশ্চয়তা নাথাকিল। পাচনি পৌলে ইয়াত কি খব খুজিছে ভালদৰে মন কৰকচোন। যদি আপুনি খ্ৰীষ্টৰ লগতে আন কিবাৰ ওপৰতো ভৰসা কৰিছে তেন্তে আপুনি পৰিত্ৰাণ পোৱা লোক নহয়। যদি আপুনি একেবাৰে চুন্নত কৰালৈকে আগবাঢ়ি গৈছে, অৰ্থাৎ বিধানৰ অধীন হোৱাৰ চিন গ্ৰহণ কৰিছে, বা হয়তো আন কিবা অভিজ্ঞতা অৰ্জন কৰি সেইবোৰৰ ওপৰতেই আপোনাৰ পৰিত্ৰাণ স্থাপিত কৰিবলৈ চেষ্টা কৰে, তেন্তে খ্ৰীষ্টৰ পৰা আপোনাৰ একো লাভ নহব। আপুনি নিজে দৰৱ তৈয়াৰ কৰি খাই থাকিলে আন দৰৱে জানো আপোনাৰ কিবা উপকাৰ কৰিব? নিজে কিবা দৰৱ তৈয়াৰ কৰি খাই থকা মানে আন দৰৱৰ ওপৰত সম্পূৰ্ণ বিশ্বাস নথকাটোহে বুজাব। কিন্তু খ্ৰীষ্টক সম্পূৰ্ণৰূপে বিশ্বাস আৰু ভৰসা কৰিহে আমি পৰিত্ৰাণ লাভ কৰিব পাৰো বুলি বাইবেলত স্পষ্টভাৱে কৈছে। প্ৰিয় শ্ৰোতা, আমি বাৰু প্ৰভু যীশুখ্ৰীষ্টতেই সম্পূৰ্ণৰূপে ভৰসা কৰি আছোনে? পাচনি পৌলে অতি স্পষ্টভাৱে কৈছে, চোৱা মই পৌলে তোমালোকক কওঁ, যদি তোমালোকৰ চুন্নত কৰা হয় তেন্তে খ্ৰীষ্টৰ দ্বাৰাই তোমালোকৰ একো লাভ নহব। আমি যদি খ্ৰীষ্টৰ লগতে আন কিবাৰ ওপৰত ভৰসা কৰো তেন্তে আমি প্ৰকৃত অৰ্থত খ্ৰীষ্টীয় বিশ্বাসী নহয়। প্ৰিয় শ্ৰোতা, আমি নিজকে প্ৰশ্ন কৰি চোৱা উচিত। আমি বাৰু নিজৰ সৎকৰ্মৰ ওপৰত ভৰসা কৰি নিজকে ধাৰ্মিক দেখুৱাবলৈ চেষ্টা কৰি আছো নেকি? আমি বাৰু নানা ধৰণৰ ৰীতি নীতি আদি মানি চলি সেই ৰীতি নীতি আদিৰ যোগেদি নিজৰ ধাৰ্মিক অৱস্থা দেখুৱাবলৈ চেষ্টা কৰিছো নেকি? আমি বাৰু নিজকে আনতকৈ অধিক ধাৰ্মিক, অধিক ভাল বুলি দেখুৱাবলৈ চেষ্টা কৰো নেকি? আৰু মনে মনে ভাবো নেকি যে আমিতো আনতকৈ ভাল, আমাক ঈশ্বৰে নিশ্চয় স্বৰ্গলৈ নিব এইবুলি? এতিয়া আমি তিনি নম্বৰ পদটো পঢ়ি দিছো। চুন্নত হোৱা সকলো মানুহক মই আকৌ সাক্ষ্য দিওঁ যে তেওঁবিলাকৰ প্ৰতিজন সমুদায় বিধান পালন কৰিবলৈ ধৰুৱা হৈ আছে। বিধানৰ পৰা মাত্ৰ দুই এটা বিধান বাছি লৈ পালন কৰিলে বিধান পালন কৰা সম্পূৰ্ণ নহয়। বিধান পালন কৰিব খুজিলে বিধানৰ সকলোবিলাক দিশ পালন কৰিব লাগিব। বিধানৰ যি দণ্ড, সেই দণ্ডৰ কথাও মনত ৰাখিব লাগিব। কোনোবাই বিধান পালন কৰিব খুজিলে হয় গোটেইখিনি বিধান আৰু বিধানৰ সকলোবিলাক দিশ সাঙুৰি পালন কৰিব লাগিব, নহলে বিধান পালন কৰাই নহব। গতিকে কোনোবাই যদি বিধান অনুসাৰে চুন্নত হ'ব খোজে তেন্তে তেওঁ আন আন বিধানবোৰ পালন কৰিব লগা হ'ব। সেইবাবেই পাচনি পৌলে কৈছে, চুন্নত হোৱা সকলো মানুহক মই আকৌ সাক্ষ্য দিওঁ যে তেওঁবিলাকৰ প্ৰতিজন সমুদায় বিধান পালন কৰিবলৈ ধৰুৱা হৈ আছে। অৰ্থাৎ বিধানৰ অধীন হোৱা লোকে বিধানৰ ওচৰত জবাবদিহি দিব লাগিব। বিধানে যি দণ্ড দিয়ে সেই দণ্ড মানি ল'ব লাগিব। যিহেতু বিধান অনুসাৰে পাপৰ বেচ মৃত্যু, বিধান সম্পূৰ্ণৰূপে পালন কৰিব নোৱাৰা লোক সেই দণ্ডৰো অধীন হ'ব লাগিব। কিন্তু প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমি বিধানৰ পৰা মুক্ত হওঁ। আমি আৰু বিধানৰ ওচৰত জবাবদিহি দিব নালাগে। আমি আৰু বিধানক সন্তুষ্ট কৰিব নালাগে, কাৰণ আমাৰ হৈ প্ৰভু যীশুৱে সকলোবোৰ বিধান ইতিমধ্যেই পালন কৰিলে। সেইবাবেই তেওঁ আমাৰ ত্ৰাণকৰ্তা হ'ব পাৰে। ত্ৰাণকৰ্তা মানে বিধানৰ পৰাও ত্ৰাণকৰ্তা। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত আমি যি জীৱন যাপন কৰো সেই জীৱন কোনো বিধানৰ বাধ্যবাধকতাৰ জীৱন নহয়। সেই জীৱন হৈছে ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ জীৱন। তোমালোক যিসকল লোক নিজ নিজ বিবেচনাত বিধানৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছা, তোমালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হলা, তোমালোক অনুগ্ৰহৰ পৰা খহি পৰিলা। যদি আমি খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত আকৌ বিধানৰ অধীন হবলৈ তললৈ নামি যাওঁ, তেন্তে আমি অনুগ্ৰহৰ পৰা খহি পৰা হ'ব। অনুগ্ৰহৰ পৰা খহি পৰা মানে ইয়াকে বুজোৱা হৈছে, অনুগ্ৰহৰ পৰা খহি পৰা মানে কোনো ভয়ানক পাপত মত্ত হৈ পৰা নাইবা লাগ বান্ধ নোহোৱা জীৱন যাপন কৰা নুবুজায়, আৰু এনেদৰে পাপত পতিত হৈ পৰিত্ৰাণ হেৰুৱাই পেলোৱাও নুবুজায়। বহুতে ভাবে অনুগ্ৰহৰ পৰা খহি পৰা মানে পাপত পতিত হৈ পৰিত্ৰাণ হেৰুৱাই পেলোৱা আৰু আকৌ নতুনকৈ পৰিত্ৰাণ গ্ৰহণ কৰিবলগীয়া অৱস্থা হোৱা। কিন্তু আচলতে অনুগ্ৰহৰ পৰা খহি পৰা মানে সেই কথা ইয়াত বুজোৱা নাই। এই অনুগ্ৰহৰ পৰা খহি পৰা বিষয়টো এই অধ্যায়ত পাচনি পৌলে বহলাই বুজাই দিছে। এই বিষয়টো তেওঁ ইফিচিয়া পত্ৰটো উল্লেখ কৰিছে। ৰোমিয়া পত্ৰত তেওঁ আৰম্ভণিতেই মানুহৰ অতি শোচনীয় অৱস্থাৰ কথা উল্লেখ কৰিছে। ঈশ্বৰৰ দৃষ্টিত মানুহ পাপী, স্বভাৱতেই পাপী। কিন্তু ৰোমিয়া পত্ৰৰ শেষৰ ফালে আমি পাওঁ পাচনি পৌলে মানুহক ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ কৈছে। মানুহক কিবা কিবি কৰিবলৈ মাত্ৰ কোৱা নাই। মানুহ যিহেতু ঈশ্বৰৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন, মানুহ সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাধ্য হৈ চলা উচিত। এতিয়া কথা হ'ল, স্বভাৱতেই পাপী যি মানুহ, সেই মানুহেনো ঈশ্বৰৰ পৰিচৰ্যা কেনেদৰে কৰিব পাৰে? পাপী মানুহৰ পৰিচৰ্যা ঈশ্বৰৰ আগত গ্ৰহণীয় জানো হ'ব? এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ দুটা বিষয় আমি পাওঁ। ঈশ্বৰে নিজে কৰা দুটা গুৰুত্বপূৰ্ণ বাক্য, সেই দুটা হৈছে পৰিত্ৰাণ আৰু পবিত্ৰীকৰণ। এই দুয়োটা কাৰ্য ঈশ্বৰে কৰা কাৰ্য। এই দুয়োটা কাৰ্যৰ জৰিয়তে পাপী মানুহক ঈশ্বৰে আম্মিক পৰিচৰ্যাৰ কাৰণে উপযুক্ত কৰি তোলে। পৰিত্ৰাণৰ বিষয়ে আমি ইতিমধ্যে বহলাই আলোচনা কৰি আহিছো। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰো। বিশ্বাস কৰাৰ বাবেই ঈশ্বৰে আমাক অনুগ্ৰহ দেখুৱায় আৰু আমাক ধাৰ্মিক বুলি স্বীকৃতি দিয়ে। কিন্তু এইটো প্ৰথম খোজটোহে। পৰিত্ৰাণ লাভ কৰাৰ লগে লগেই আমি শুদ্ধ সিদ্ধ লোক হৈ নপৰো। আমি হৈ পৰো পাপৰ ক্ষমা লাভ কৰা পাপী। আমাৰ পুৰণি স্বভাৱটো আমাৰ লগতেই থাকে, গতিকে আমাক ধুই পখালি নিকা কৰিবৰ প্ৰয়োজন থাকে। সেই কামটো ঈশ্বৰেই কৰে আৰু তাকেই আমি পবিত্ৰীকৰণ বুলি কওঁ। এই পবিত্ৰীকৰণৰ প্ৰক্ৰিয়াটো এদিনতে শেষ নহয়, গোটেই জীৱনজুৰি চলি থাকে। এই পবিত্ৰীকৰণ কাৰ্যৰ যোগেদি ঈশ্বৰে আমাক দিনে দিনে অধিক উচ্চ পৰ্যায়লৈ নি থাকে। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰা কামটো সকলোতকৈ গুৰুত্বপূৰ্ণ কাম। কিন্তু পবিত্ৰীকৰণৰ প্ৰক্ৰিয়াটোক আমি অৱহেলা কৰিব নোৱাৰো। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনতেই পবিত্ৰ কৰিবলগীয়া বিষয় কিবা নহয় কিবা এটা থাকেই। আজিকালি আমি প্ৰায়ে লক্ষ্য কৰো যে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলে নানা ধৰণৰ পৰিচৰ্যাৰ কামত ব্যস্ত হৈ পৰিব খোজে। বহু ক্ষেত্ৰত আমি ইমান ব্যস্ত হৈ পৰো যে আমাৰ উশাহ ল'বৰ সময় নোহোৱা যেন হৈ পৰে। কিন্তু পৰিচৰ্যাত ব্যস্ত হোৱাতকৈ বেছি প্ৰয়োজনীয় কামটো হৈছে পবিত্ৰীকৰণ। আমাৰ জীৱন, আমাৰ কথা বতৰা, আমাৰ চাল চলন আদিয়ে সাক্ষ্য বহন কৰা উচিত। প্ৰথম শতিকাৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনধাৰা ইমান উচ্চ পৰ্যায়ৰ আছিল যে তেওঁলোকে গোটেই পৃথিৱী ওলট পালট কৰি দিব পাৰিছিল। কিন্তু আজিকালি আমি বিভিন্ন কাৰ্যসূচী লৈহে অধিক ব্যস্ত হৈ থাকো। কিন্তু জীৱনৰ যি সাক্ষ্য, সেই সাক্ষ্যৰ কথালৈ মন দিবলৈ প্ৰায়েই পাহৰি যাওঁ। আমি মুখেৰে যি কওঁ সেই কথাক আমাৰ জীৱনৰ যোগেদিও সমৰ্থন কৰিবলৈ চেষ্টা কৰা উচিত নহয়নে বাৰু? আমি কেৱল ভাল কাম কৰাতেই মন নিদি ভালভাৱে জীৱন কটাবলৈও চেষ্টা কৰা উচিত। ভালভাৱে মানে আমি সৎভাৱে জীৱন কটোৱাৰ কথা কৈছো। যদিহে আমি খ্ৰীষ্টক সন্তুষ্ট কৰা সৎ জীৱন যাপন কৰি থাকো, তেন্তে আমি আচলতে সৎকৰ্মই কৰি থাকিম। আচলতে ৰোমিয়া, গালাটিয়া আৰু ইফিচিয়া এই তিনিওখন পত্ৰতেই পবিত্ৰীকৰণৰ প্ৰক্ৰিয়াটোকে যথেষ্ট গুৰুত্ব দি প্ৰকাশ কৰা হৈছে। এতিয়া প্ৰশ্ন হ'ল, ঈশ্বৰেনো পাপ স্বভাৱী মানুহ এজনক পৰিত্ৰাণ গ্ৰহণ কৰাৰ পাছত কেনেদৰে ভাল কৰি তোলে? তেওঁ পৰিত্ৰাণ পোৱা ব্যক্তিজনক এটা নতুন স্বভাৱ, এটা নতুন প্ৰকৃতি দান কৰে। তাৰ পাছত সেই পৰিত্ৰাণ পোৱা ব্যক্তিজনে মুচিৰ বিধানসমূহ আখৰে আখৰে মানি চলিব লাগিব নেকি? নালাগে। পৰিত্ৰাণ পোৱা লোকজন আৰু কোনো বিধানৰ অধীন নহয় আৰু হবও নালাগে। তাৰমানে পৰিত্ৰাণ পোৱা লোকজনে বিধানবোৰ ভংগ কৰিব লাগেনে? নালাগে। কিন্তু পৰিত্ৰাণ পোৱা লোকজনে এটা উচ্চ পৰ্যায়ৰ জীৱনহে যাপন কৰিব লাগে। সেই জীৱন বিধান পালন কৰিবলৈ নহয়, কিন্তু ঈশ্বৰক সন্তুষ্ট কৰিবলৈ, ঈশ্বৰৰ গৌৰৱৰ অৰ্থে জীয়াই থকা জীৱন। আমাৰ পুৰণি প্ৰকৃতি, পুৰণি স্বভাৱটোত একো ভাল নাই, সেই কথা পাচনি পৌলে নিজৰ জীৱনতেই উপলব্ধি কৰিছিল। আনকি পৰিত্ৰাণ লাভ কৰি আম্মিকভাৱে নতুন জন্ম লাভ কৰি নতুন প্ৰকৃতি লাভ কৰাৰ পাছতো তেওঁ নিজৰ দুৰ্বলতাৰ কথা বুজিব পাৰিছিল। পাচনি পৌলে পৰিত্ৰাণ হেৰুৱাব বুলি ভয় কৰা নাছিল, কিন্তু নিজকে পৰাজিত খ্ৰীষ্টীয় বিশ্বাসী হিচাপেহে তেওঁ প্ৰকাশ কৰিছিল। ঈশ্বৰে আমাক এটা নতুন নীতি দিয়ে। এই অধ্যায়টোত আমি দেখিবলৈ পাম যে সেই নতুন নীতি হৈছে পবিত্ৰ আত্মাৰ ফল। পৰিত্ৰাণ পোৱা লোক হিচাপে জীয়াই থকাৰ যি নীতি, সেই নীতি অতি উচ্চ পৰ্যায়ৰ নীতি, পবিত্ৰ আত্মাৰ নীতি। এই নীতিৰ কথা আমি প্ৰায়েই পাহৰি থাকো, কিন্তু সফল খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ হলে এই নীতিমতে আমি জীয়াই থাকিবলৈ শিকিব লাগিব। এই নীতি হৈছে বিশ্বাসেৰে জীয়াই থকাৰ নীতি, অনুগ্ৰহেৰে জীয়াই থকাৰ নীতি। আমি পৰিত্ৰাণ লাভ কৰো বিশ্বাসেৰে, অনুগ্ৰহৰ দ্বাৰা, আৰু আমি জীয়াই থাকিবও লাগিব বিশ্বাসেৰে, অনুগ্ৰহৰ অধীনত। কিয়নো আমি আত্মাৰ দ্বাৰাই বিশ্বাসেৰে ধাৰ্মিকতাৰ আশালৈ বাট চাই আছো। ধাৰ্মিকতাৰ আশা, এই গোটেই পত্ৰখনত এই এবাৰেই পাচনি পৌলে ভৱিষ্যতৰ বিষয়ে কৈছে। এইটো মন কৰিবলগীয়া কথা, কাৰণ আন আন পত্ৰবিলাকত পাচনি পৌলে মণ্ডলীক পৃথিৱীৰ পৰা তুলি লৈ যোৱা নাইবা এই পৃথিৱীত নিজৰ ৰাজ্য স্থাপন কৰিবলৈ যীশুখ্ৰীষ্ট পুনৰ অহা কথা উল্লেখ কৰিছে। কিন্তু এই গালাতীয়া পত্ৰত তেওঁ কেৱল বিশ্বাসেৰে ধাৰ্মিকতাৰ আশালৈ বাট চাই থকাৰ কথাহে কৈছে। ধাৰ্মিকতাৰ আশা হৈছে প্ৰভু যীশুখ্ৰীষ্ট। এই আশাই একমাত্ৰ আশা, উত্তম আশা। খ্ৰীষ্টকেই আমাৰ বাবে ধাৰ্মিকতা কৰা হৈছে। তেওঁতেই আমি আশ্ৰয় লৈ ধাৰ্মিক বুলি পৰিগণিত হওঁ। তেওঁ ধাৰ্মিকতাৰ আশা। যাৰ ধাৰ্মিকতা নাই তাৰ আশাও নাই। আনহাতে যিসকল লোকে যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই আশ্ৰয় লয়, সেইসকল লোকক ধাৰ্মিক বুলি গ্ৰহণ কৰা হয়। তেওঁলোকে লাভ কৰে খ্ৰীষ্টৰ ধাৰ্মিকতা, আৰু সেইসকল লোকে ভৱিষ্যতলৈ অতি আশাৰে বাট চাব পাৰে বিশ্বাসেৰে। পাচনি পৌলে এই গালাতীয়া পত্ৰত ভৱিষ্যতৰ বিষয়ে এবাৰেই উল্লেখ কৰিছে, কাৰণ তেওঁ এই পত্ৰত বৰ্তমান কালৰ জীৱনৰ ওপৰত অধিক গুৰুত্ব দিছে। তেওঁ ইয়াত পৰিত্ৰাণৰ খুটিনাটি আৰু পৰিত্ৰাণ লাভ কৰাৰ পাছৰ খ্ৰীষ্টীয় জীৱনৰ কথাহে বহলাই আলোচনা কৰিছে। কিয়নো খ্ৰীষ্ট যীশুত শূন্যতে একো সাৰ্থক নকৰে, অশূন্যতেও নকৰে, কিন্তু প্ৰেমৰ দ্বাৰাই কাৰ্যসাধক বিশ্বাসেহে সাৰ্থক কৰে। কোনো ধৰণৰ বিধি বিধানেই আমাৰ জীৱনত প্ৰকৃত খ্ৰীষ্টীয় জীৱন গঢ়ি তুলিব নোৱাৰে। খ্ৰীষ্টীয় জীৱনৰ নীতিটো অতি স্পষ্ট, প্ৰেমৰ দ্বাৰা কাৰ্যসাধক বিশ্বাস। আমি এই নীতিটোৰ বিষয়ে আৰু অধিক বুজিব পাৰিম যেতিয়া আমি এই গালাতীয়া পত্ৰখন পঢ়ি গৈ থাকো। কিন্তু আমি এই নীতিটো মনত ৰখা উচিত, প্ৰেমৰ দ্বাৰা কাৰ্যসাধক বিশ্বাস। এই নীতিৰেই আমি খ্ৰীষ্টীয় জীৱন যাপন কৰা উচিত। প্ৰেমৰ দ্বাৰাই বিশ্বাস কাৰ্যকৰী হ'ব, আৰু পবিত্ৰ আত্মাৰ যোগেদিয়েই প্ৰেম উৎপন্ন হ'ব। অৰ্থাৎ পবিত্ৰ আত্মাই আমাৰ হৃদয়ত প্ৰেম উৎপন্ন কৰে। সেই প্ৰেম ঈশ্বৰৰ প্ৰতি প্ৰেম, আৰু আমাৰ ওচৰ চুবুৰীয়া আৰু আন আন মানুহৰ প্ৰতি প্ৰেম। সেই প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই আমি এনেকুৱা এক জীৱন যাপন কৰিবলৈ ইচ্ছা কৰিম যি জীৱনত আমাৰ খ্ৰীষ্টীয় বিশ্বাস আমাৰ কাৰ্যৰ মাজেদি প্ৰকাশ পাব, যি জীৱনত আমাৰ খ্ৰীষ্টীয় বিশ্বাসে প্ৰকৃত অৰ্থত কাৰ্য কৰিব। তোমালোকে ভালকৈ দৌৰিছিলা, পাছে সত্যক নামানিবলৈ কোনে তোমালোকৰ বাধা জন্মালে? তেওঁলোকে খ্ৰীষ্টক গ্ৰহণ কৰি ঠিকমতেই জীৱন যাপন কৰি আহিছিল, কিন্তু যিহুদীপন্থী লোকসকল আহি তেওঁলোকক বিভ্ৰান্ত কৰিলে। সত্য মানে ইয়াত প্ৰকৃত শুভবাৰ্তাৰ কথা কোৱা হৈছে, আৰু প্ৰভু যীশুখ্ৰীষ্টই সেই সত্য। তেওঁ কৈছিল, ময়েই বাট আৰু সত্য আৰু জীৱন। মুচিৰ বিধানৰ অধীন হবলৈ যোৱা মানে এই সত্যক নমনা, সত্যক অস্বীকাৰ কৰা, অৰ্থাৎ খ্ৰীষ্টক নমনা আৰু অস্বীকাৰ কৰা। এনে মতি তোমালোকত আমন্ত্ৰণ কৰা জনাৰ পৰা নহয়। গালাতীয়া লোকসকলৰ এই মতি, এই ব্যৱহাৰ তেওঁলোকক আমন্ত্ৰণ কৰা জনা, অৰ্থাৎ খ্ৰীষ্টৰ পৰা অহা নাই, কাৰণ এই মতি খ্ৰীষ্ট বিৰোধী মতি। গতিকে গালাতীয়া লোকসকলে বুজি পোৱা উচিত যে মুচিৰ বিধানৰ অধীন হবলৈ উচতনি দিয়া লোকসকল আচলতে খ্ৰীষ্টৰ সেৱক নহয়। প্ৰিয় শ্ৰোতা, আমি বাৰু কেনেদৰে খ্ৰীষ্টীয় জীৱন যাপন কৰি আছো? বাধ্যবাধকতাৰে নে প্ৰেমেৰে? আমাক প্ৰভু যীশুৱে পৰিত্ৰাণ দিয়ে। তেওঁক গ্ৰহণ কৰি আমি তেওঁক ধন্যবাদ দি তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁৰ প্ৰতি আমাৰ প্ৰেম প্ৰদৰ্শন কৰিহে আমি জীৱন যাপন কৰা উচিত, নহয়নে বাৰু? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনি।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ধুমতিরি কই থাকুতে বেলি লহিয়াই আরু নকরা দেরি পুনাহে আজি শুভ বাতরি হৃদয় শান্ত করা খরগর দুয়ার হোল মুকরি দুনয়ন ভরি সুমা পুনাহে আজি শুভ বাতরি হৃদয় শান্ত করা খরগর দুয়ার হোল মুকরি দুনয়ন।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889।
যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু যিশুতে পাবা সুখৰ আধাৰ পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতেই অৰ্পণ কৰা।
আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতেই অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ পৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতেই অৰ্পণ কৰা। জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ধুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ধুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি।